আমোজ ভাববাদী পুস্তক আঠ অধ্যায়। আমোচৰ চতুৰ্থ দৰ্শন। প্ৰভু যীহুৱাই মোক পুনৰ এটা দৰ্শন দেখুৱালে। তেওঁ মোক এপাচি পকা ফল দেখুৱালে। তেওঁ ক'লে, আমোচ, তুমি কি দেখা পাইছা? মই ক'লো, এপাচি পকা ফল। তেতিয়া যীহুৱাই মোক ক'লে, মোৰ প্ৰজা ইজৰাইলৰ শেষ সময় উপস্থিত হৈছে। মই তেওঁলোকক কেতিয়াও পুনৰ ক্ষমা নকৰিম। প্ৰভু যীহুৱাই কৈছে, সেইদিনা ৰাজকীয় মন্দিৰৰ গানবোৰ বিলাপৰ ধ্বনি হ'ব, মৰা হ অনেক হ'ব, সেইবোৰ নীৰৱে পেলোৱা হ'ব। মনে মনে থাকা, তোমালোক যিসকলে দৰিদ্ৰক ভৰিৰে গচকা আৰু দুখীয়াক নাশ কৰিছা, তোমালোকে এই কথা শুনা। তোমালোকে কোৱা যে ন জুনৰ উৎসৱ কেতিয়া শেষ হ'ব? আমি পুনৰ শস্য বিক্ৰী কৰিবৰ বাবে বিশ্ৰাম দিন কেতিয়া শেষ হ'ব? আমি বজাৰত ঘেঁহু বিকিবৰ বাবে আমি অভ্যা সৰু কৰিম, চেলেক বহাম আৰু অন্যায়ৰ তোলাচনী ব্যৱহাৰ কৰি প্ৰবঞ্চনা কৰিম। ৰূপৰ বিনিময়ত দৰিদ্ৰক আৰু এযোৰ জোতাৰ বিনিময়ত অভাৱীক কিনি ল'ম। হাৰি পেলাই দিয়া ঘেঁহু বিক্ৰী কৰিম। জাকুবৰ গৌৰৱৰ নামেৰে যীহুৱাই শপত খাই কৈছে, মই নিশ্চয় তেওঁলোকে যি কাৰ্যবোৰ কৰিছে তাৰ এটিকো কেতিয়াও নাপাহৰিম। ইয়াৰ বাবে জানো দেশ নকঁপিব, তাৰ মাজত বাস কৰা সকলোৱে জানো বিলাপ নকৰিব। গোটেই দেশখন নীল নদীৰ বন্যাৰ দৰে উফন্দি উঠিব, অশান্ত হ'ব আৰু পুনৰ নামি যাব, ঠিক মিছৰৰ নদীখনৰ নিচিনাকৈ হ'ব। প্ৰভু যীহুৱাই এই কথা কৈছে, সেইদিনা মই দুপৰীয়াতে সূৰ্যক অস্ত যাবলৈ দিম, দুপৰীয়াই পৃথিৱীক অন্ধকাৰ কৰিম। মই তোমালোকৰ উৎসৱবোৰ শোকলৈ আৰু তোমালোকৰ সকলো গান বিলাপলৈ পৰিণত কৰিম। তোমালোক সকলোৱে কঁকালত শোক বস্ত্ৰৰ চট পিন্ধাম, প্ৰত্যেকৰ মূৰ টকলা হ'ব। একেটি পুত্ৰৰ বিয়োগৰ শোকৰ দৰে মই সেই সময়ক শোকলৈ পৰিণত কৰিম আৰু শেষলৈকে এই তিক্ততাৰ দিন চলি থাকিব। প্ৰভু যীহুৱাই এই কথা কৈছে, চোৱা, এনে দিন আহিছে যেতিয়া মই দেশৰ মাজলৈ দুৰ্ভিক্ষ পঠাম। লোকে তেতিয়া অন্নৰ বাবে ক্ষুদ্ধিত অথবা পানীৰ বাবে তৃষ্ণাতুৰ নহ'ব, কিন্তু যীহুৱাৰ বাক্য শুনাৰ বাবে আকাল হ'ব। লোকসকলে যীহুৱাৰ বাক্য বিচাৰি মৰু সাগৰৰ পৰা ভূমধ্য সাগৰলৈকে আৰু উত্তৰৰ পৰা পূবলৈকে ভ্ৰমণ কৰি ইফালে সিফালে ঘূৰি ফুৰিব, কিন্তু তাক নাপাব। কিন্তু সেই সময়ত সুন্দৰী যুৱতী আৰু সুন্দৰ যুৱকসকল পিয়াহত মোচা যাব। যিসকলে চমৰীয়াৰ পাপৰ শপত খাই কয়, হে দান, তোমাৰ জীৱন্ত দেৱতাৰ শপত, নাইবা কয় বেৰচেবাৰ দেৱতাৰ শপত, তেওঁলোক পতিত হ'ব, পুনৰাই কেতিয়াও নুঠিব।